এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ সূৰ্যকান্তৰ শপত গ্ৰহণ, নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ, আজি লাচিত দিৱস, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বীৰলাচিত দিৱস পালনৰ কাৰ্যসূচী, আৰু গুৱাহাটী টেষ্টত কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 9 ৰাণৰ পৰা ভাৰতৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্ৰীসভাই অসম বেচৰকাৰী শিক্ষানুষ্ঠান মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে কয় যে প্ৰাদেশিকীকৃত বিদ্যালয় মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতিবছৰে 6% বৃদ্ধিৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে এনে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বদলিৰ নিয়মাৱলী সংশোধনী বিধেয়কতো অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ দুৰ্গম আৰু সমস্যাজৰ্জৰ অঞ্চলত সেৱা আগবঢ়োৱা শিক্ষকসকলৰ বাবে বাধ্যতামূলক সেৱাৰ সময়ছোৱাত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে।
অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব, এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়।
ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনায়। সমাগত বিধানসভাৰ অধিৱেশনত আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক 2025ৰ খচৰা দাখিল কৰা হ'ব। কামৰূপ জিলাৰ পলাশবাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। একেদৰে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত নেৰিম বিশ্ববিদ্যালয় স্থাপনতো মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে মৰিগাঁও জিলাৰ জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এটা স্থায়ী চৌহদ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক মন্ত্ৰীসভাই 24 বিঘা মাটিৰ আবণ্টনত অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি লোকসকলৰ বাবে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে সিদ্ধান্ত লোৱা হয়। ন্যায়াধীশ সূৰ্যকান্তে আজি দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্যকান্তে দায়িত্বভাৰ গ্ৰহণ কৰিব। তেওঁ প্ৰায় 15 মাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব আৰু 2027ৰ 9 ফেব্ৰুৱাৰীত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব। যোৱা 30 অক্টোবৰত ন্যায়াধীশ কান্তক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াই কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ বিত্ত সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰত ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচুপাছত আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা দলৰ ওচৰত আত্মসমৰ্পণ কৰে। ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে শ্ৰীদহোটীয়াক অসমলৈ লৈ আহে। উল্লেখযোগ্য যে অৰুণোদয় দহোটীয়াৰ লগতে আন এজন কেডাৰ তথা তেওঁৰ দেহৰক্ষী ফ্ৰান্সেছ অসমেও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত অৰুণোদয় দহোটীয়া আৰু তেওঁৰ দেহৰক্ষীয়ে আৰক্ষীৰ হাতত 2টা 9mm পিষ্টল, 4টা মেগজিন, 52 জাই সজীৱ গুলী, 3টা স্মাৰ্টফোন, 1টা টেবলেট আৰু ছেটেলাইট ফোনকে ধৰি বৃহৎ পৰিমাণৰ সামগ্ৰী জমা দিয়ে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাডুৱা গোহাঁইগাঁৱৰ বিজিত গগৈয়ে 2001চনত আলফাত যোগদান কৰে আৰু সংগঠনটোত তেওঁ অৰুণোদয় দহোটীয়া নামেৰে পৰিচিত হৈ পৰে। আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সোঁৱৰি প্ৰতিবছৰে 24 নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ 403 সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতি পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে বীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত যোৰহাট কাকজান মহাবিদ্যালয়ৰ অধ্যাপক টোফেল জিলানী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। 20 ডিচেম্বৰলৈকে ভোটাৰৰ তথ্য সংগ্ৰহ কৰা হ'ব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। দৰং জিলাত ইয়াৰ বাবে 864গৰাকী বুথ পৰ্যায়ৰ বিষয়া আৰু 84গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। বৰপেটা জিলাতো বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য পৰীক্ষা কৰিছে। জিলাখনত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম কাজ সন্দৰ্ভত বৰপেটা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া বিদ্যুৎ কুমাৰ দাসে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
যোৱাকালিৰ পৰা আমাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। ইয়াতে মোৰ 24 নম্বৰ বৰপেটা SCLSC-ত 217টা পলিং ষ্টেচন আছে আৰু এই 217টা পলিং ষ্টেচনত 217জন বিয়ালৈয়ে যোৱাকালিৰ পৰা তেওঁলোকৰ অন্তৰ্গত সমষ্টিৰ পলিং ষ্টেচনৰ সকলোবোৰ ঘৰে ঘৰে তেওঁলোকে যোৱাকালিৰ পৰা যোৱা আৰম্ভ কৰিছে। কাৰোবাৰ ভোটাৰ লিষ্টত যদি নামৰ কিবা আখোৱা আছে, নতুনকৈ ভোট উঠাব লগা আছে, কাৰোবাৰ বাসস্থান সলনি হৈছে, এই সকলোবিলাক কামে ইয়াতে তেওঁলোকে ঘৰে ঘৰে যায়ে কৰিব। তাৰোপৰি এইবাৰ নতুনকৈ 17 বছৰৰ ওপৰৰ যিখিনি আছে, 18 বছৰ হোৱা নাই, তেওঁলোকৰো নামটো লোৱা হ'ব, যাতে অহাবাৰ তেওঁলোক 18 বছৰ হোৱাৰ লগে লগে বিয়ালৈসকলে তেওঁলোকৰ নামবিলাক ভোটাৰ লিষ্টত উঠাব পাৰে। আমি আশা কৰোঁ এই হোম টু হোম ছাৰ্ভেত বিয়ালৈসকলে যিখিনি তথ্য পাতি ল'ব, তাৰ দ্বাৰা আমাৰ এখন শুদ্ধ ভোটাৰ লিষ্ট প্ৰস্তুত হ'ব বুলি আমি আশাবাদী।
গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI-ত আজি নিমো নৰ্থ ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক এখন আলোচনাচক্ৰত অসমৰ ৰীমা বৰা, মহৰ্ষি তুহিন কাশ্যপৰ লগতে মণিপুৰৰ থাওবা পৱন কুমাৰে অংশ ল'ব। আলোচনাচক্ৰখন সঞ্চালনা কৰিব মেঘালয়ৰ চলচ্চিত্ৰ পৰিচালক ডমিনিক চাংমায়ে। সন্ধিয়া 5 বজাত ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া প্ৰযোজনাৰ ছবি চিৰাগ প্ৰদৰ্শিত হ'ব। মহোৎসৱ সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
আজি সন্ধিয়া 5 বজাত এই মিড ফেষ্ট ফিল্ম হিচাপে প্ৰদৰ্শন হ'ব ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া প্ৰযোজনাৰ ছবি চিৰাগ, পৰিচালক অলিভাৰ লাক্স। ইতিমধ্যে এই ছবিখনে এইবাৰৰ কান চলচ্চিত্ৰ উৎসৱত গ্ৰেণ্ড জুৰি প্ৰাইজ লাভ কৰিছে আৰু পৃথিৱীৰ বহুতো সমাৰোহত প্ৰদৰ্শিত হৈ উচ্চ প্ৰশংসা লাভ কৰিছে। উৎসৱৰ আন এটি থলী হ'ল কলা একাডেমী। কলা একাডেমীতো বহুতো মুকলি ঠাই, কেইবাটাও প্ৰেক্ষাগৃহ, এটা এমপি থিয়েটাৰ ইত্যাদি আছে। এইবাৰ কলা একাডেমীত চলচ্চিত্ৰ উৎসৱৰ যিসমূহ আলোচনা চক্ৰ, সাক্ষাৎকাৰ এইবোৰ অনুষ্ঠিত হৈছে। ইয়াৰে সাক্ষাৎকাৰত ভাগ লৈছে অনুপম খেৰ, বিধু বিনোদ চোপ্ৰা, আমিৰ খানৰ দৰে তাৰকাসকলে। আনহাতে এই বছৰতেই ৰমেশ চিপ্পীৰ শ্বোলে ছবিখনৰ 50 বছৰ পূৰ্ণ হৈছে, সেয়েহে এই ছবিখনক লৈও এটি আলোচনা চক্ৰত ৰমেশ চিপ্পীয়ে অংশ ল'ব। আনহাতে এইবাৰৰ এই অনুষ্ঠানত লতা মংগেশকাৰৰ বিষয়ে এটি বক্তৃতা ৰখা হৈছে। সংগীত পৰিচালক বিশাল ভৰদ্বাজে এটি বক্তৃতা প্ৰদান কৰিব। আনহাতে এইবাৰৰ এই ইয়াতে ফ্ৰম মাইণ্ড টু স্ক্ৰীণ, ভিজন টু এক্সিকিউচন এণ্ড এডিটিং ৱৰ্কশ্বপ, এই শ্ৰীকৰ প্ৰসাদে অংশ ল'ব। আৰু এই শ্ৰীকৰ প্ৰসাদ অসমৰ ৰাইজৰ বাবে তেনেই চিনাকি। তেখেতে মুনীন বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী, শান্তনা বৰদলৈ, সঞ্জীৱ হাজৰিকা এই সকলোৰে ছবি সম্পাদনা কৰিছিল। কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তাৰে এখন আলোচনা চক্ৰ এই গ্ল'বেল ইণ্ডিয়া থ্ৰু ইণ্ডিপেণ্ডেণ্ট চিনেমা এণ্ড এ ৱমেনছ পেনেল। এই পেনেলত অসমৰ চলচ্চিত্ৰ পৰিচালক ৰজনী বসুমতাৰী, এগৰাকী যশস্বী চিত্ৰগ্ৰহণকাৰী ফৌজিয়া ফাতিমায়ো অংশ ল'ব। আনহাতে নিউ নৰ্থ ইষ্ট চিনেমা এণ্ড ফিল্ম স্কুল এই বিষয়ক এটি আলোচনা চক্ৰ ৰখা হৈছে। এই আলোচনা চক্ৰত অসমৰ চলচ্চিত্ৰ পৰিচালক ৰীমা বৰা, মহৰ্ষি তুহিন কাশ্যপ আৰু লগতে মণিপুৰৰ হাওবাম পৱন কুমাৰে অংশ ল'ব। আৰু এই আলোচনা চক্ৰ সঞ্চালনা কৰিব মেঘালয়ৰ চলচ্চিত্ৰ পৰিচালক ডমিনিক চাংমাই।
কেন্দ্রীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ BVFCL পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চৌহদতে নিৰ্মাণ হ'বলগীয়া অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেলছ কোম্পানী লিমিটেড চমুকৈ AVFCCL প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰা আৰু কৃষকসকলক উপকৃত কৰাৰ লক্ষ্যৰে 10,000 কোটি টকাৰো অধিক বিনিয়োগেৰে নামৰূপৰ চতুৰ্থটো সাৰ আৰু ৰাসায়নিক প্ৰকল্প নিৰ্মাণ কৰা হ'ব। এই নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ উৎপাদন ক্ষমতা হ'ব প্ৰতিবছৰে 12,50,000 মেট্ৰিক টন। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই প্ৰকল্পত অনুমোদন জনাইছে। এই অভিলাষী পদক্ষেপে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ঔদ্যোগিক আন্তঃগাঁথনি শক্তিশালী কৰি উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ অন্যতম উৎপাদনশীল কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ খেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিঅ'ভেন আজাৰৰ উপস্থিতিত ইণ্ডো ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভেজিটেবলছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰিব। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত ইজৰাইল কৃষি প্ৰকল্প অৰ্থাৎ IIAPৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 9 ৰাণৰ পৰা আজি নিজৰ প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনাৰ খেলৰ অন্তত য়শস্বী জয়ছৱালে 7 আৰু KL ৰাহুলে 2 ৰাণ কৰি খেলি আছিল। ভাৰত সম্প্ৰতি 480 ৰাণত পিছপৰি আছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 489 ৰাণ সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ চেনুৰাণ মুথুস্বামীয়ে 109 ৰাণ কৰাৰ লগতে মাৰ্কো জেনছেনে 93 ৰাণ কৰে। মুথুস্বামীৰ এয়া হৈছে টেষ্ট ক্ৰিকেটত প্ৰথমটো শতক। ভাৰতৰ হৈ কুলদীপ যাদৱে 4টা উইকেট দখল কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজা, জছপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজে 2টাকৈ উইকেট লাভ কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ সৈতে।
ধেমাজিত আহোমসকলৰ প্ৰতিবাদ, অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ, তিৱাৰী আয়োগৰ লগতে দাখিল হ'ব মেহতা আয়োগৰো প্ৰতিবেদন আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ ভূগৰ্ভৰ 3খনকৈ প্লেটৰ সঘনাই হোৱা সংঘৰ্ষৰ পৰিণতিস্বৰূপে বছৰি 2 ইঞ্চিকৈ উত্তৰ পূবৰ দিশে আগবাঢ়িছে দেশখনৰ ভূখণ্ড। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এটা বিজ্ঞানীৰ দলে বাংলাদেশৰ ভূত্বক সম্বন্ধে কৰা এটা গৱেষণাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। বিভিন্ন পক্ষৰ বিৰোধিতা আৰু আশংকাৰ মাজতে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী পৰ্ব আৰম্ভ হৈছে। এই বাতৰি আমাৰ অসম কাকতৰ। ইপিনে বৃদ্ধি হ'ব অতিৰিক্ত 18 লাখ ভোটাৰ শিৰোনামেৰে দৈনিক অসম কাকতে এই একেটা বাতৰি বিস্তৃত ৰূপত প্ৰকাশ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত অহা 28 নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আলফা স্বাধীনৰ বিত্ত সচিব অৰুণোদয় দহোটীয়াই দেহৰক্ষীসহ আত্মসমৰ্পণ কৰা বাতৰিটো দি আছাম ট্ৰিবিউন, নিয়মীয় বাৰ্তা আৰু অন্যান্য কাকতেও প্ৰকাশ কৰিছে। বৃহৎ নদী বান্ধে সলাব ছিয়াঙৰ ৰূপৰেখা শিৰোনামেৰে বাতৰি প্ৰকাশ কৰি দৈনিক অগ্ৰদূত কাকতে অৰুণাচলত থকা ব্ৰহ্মপুত্ৰ অংশত চৰকাৰৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপন সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। যশস্বী কথাশিল্পী ইমৰাণ শ্বাহৰ 93 সংখ্যক উপজাদিন শিৱসাগৰত উদযাপন কৰা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে তিৱাৰী আয়োগৰ লগতে মেহতা আয়োগৰ প্ৰতিবেদনক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত হোৱা ঐতিহাসিক সিদ্ধান্ত সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি ৰাণী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ। দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ সূৰ্যকান্তৰ শপত গ্ৰহণ। আজি লাচিত দিৱস। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বীৰ লাচিত দিৱস পালনৰ কাৰ্যসূচী। আৰু গুৱাহাটী টেষ্টত কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 9 ৰাণৰ পৰা ভাৰতৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ।
পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।